ভট্টাচাৰ্যৰ অংশগ্ৰহণ, ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদন কাৰ্যকৰীকৰণ সন্দৰ্ভত পৰহিলৈ ৰাজ্য চৰকাৰ আৰু সদৌ ছাত্ৰ সন্থাৰ মাজত আলোচনা আৰু জে ডি ইউৰ মুৰববী নীতিশ কুমাৰৰ দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ, 27গৰাকী মন্ত্ৰীৰো শপত বাক্য পাঠ। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি বিয়লি আয়োজিত এটা অনুষ্ঠানত চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ 377গৰাকী টেট তথা নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে। ইয়াৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ 4গৰাকী, স্নাতক শিক্ষকৰ 177গৰাকী, নিম্ন প্ৰাথমিক বিদ্যালয়ৰ 98গৰাকী আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ 98গৰাকী শিক্ষক আছে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ দিশত আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যে এতিয়ালৈকে 100খন উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হৈছে আৰু জানুৱাৰীত আৰু 100খন এনে বিদ্যালয় স্থাপন কৰা হ'ব। ইয়াৰ পৰৱৰ্তী সময়ত চাহ বাগিচা অঞ্চলসমূহত উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপনৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে পৰিকল্পনা কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
আমি বাগিচাসমূহত আদৰ্শ হাইস্কুল নিৰ্মাণ কৰিম। আজি আমাৰ বাবে সৌভাগ্য যে অসমত 100খন চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে হাইস্কুল নিৰ্মাণ হৈছে আৰু জানুৱাৰী মাহত আমি আৰু 100খন হাইস্কুলৰ কাম আমি আৰম্ভ কৰিম। 800 চাহ বাগিচাৰ বিপৰীতে 200 হাইস্কুল মানে 4খন চাহ বাগিচাৰ মাজত 1খন আমি হাইস্কুল পাব পৰা হৈছো। আমি মনটো আৰু খোলা ৰাখিছো যে যদি প্ৰয়োজন হয় আমি আৰু 100 হাইস্কুল আমি নিৰ্মাণ কৰিম যদি আমি ছাত্ৰ ছাত্ৰী পাওঁ।
ডঃ শৰ্মাই লগতে কয় যে চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষা সুনিশ্চিত কৰাৰ বাবেও চাহ বাগিচা থকা অঞ্চলসমূহৰ মহাবিদ্যালয়সমূহত তেওঁলোকৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব। আজিৰ অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুকে ধৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নাজিৰা পৌৰসভাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে নাজিৰাৰ গান্ধী ময়দানত আয়োজিত এটা অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰ দ্বাৰা নাজিৰা পৌৰসভাই ৰূপায়ণ কৰা আঁচনিসমূহে নগৰখনৰ সৰ্বাংগীন উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত শিমলুগুৰি পৌৰসভাৰো বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। বিয়লিৰ ভাগত তেওঁ আমগুৰি পৌৰসভাৰ জাবৰ নিষ্কাশন প্ৰকল্প আৰু পুনৰ ব্যৱহাৰযোগ্য সামগ্ৰী সংগ্ৰহ কেন্দ্ৰ উদ্বোধন কৰে। ইয়াৰ দ্বাৰা জাবৰৰ পৰা প্লাষ্টিক, কাঁচ আৰু কাগজৰ দৰে সামগ্ৰীসমূহ পৃথক কৰা হয় আৰু ইয়াৰ পাছত ৱেষ্ট টু কম্পোষ্ট প্ৰকল্পৰ জৰিয়তে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰা পচন সাৰ প্ৰস্তুত কৰা হয়। এই দুয়োটা প্ৰকল্পই প্ৰদূষণ হ্ৰাস কৰাত বিশেষভাৱে সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
আজি জাবৰ নিষ্কাশনৰ কাৰণে এটা প্ৰকল্প আমি ইয়াত শুভ উদ্বোধন কৰিলোঁ আৰু এই প্ৰকল্পটো উদ্বোধন হোৱাৰ লগে লগে আমগুৰি চহৰত ওলোৱা সকলো জাবৰ ইয়ালৈ আহিব আৰু ইয়াত ছেগ্ৰিগেশ্যন কৰি বিশেষকৈ প্লাষ্টিক ৱেষ্টটো আমি চিমেণ্ট ফেক্টৰীলৈ পঠাই দিম আৰু বাকী ৱেষ্টটো ইয়াত ডিকম্প'জ কৰাৰ ব্যৱস্থা কৰা হ'ব। গতিকে এই প্ৰকল্পটো হোৱাৰ ফলত আমগুৰি চহৰৰ কাৰণে এটা বহুদিনীয়া সমস্যাৰ সমাধান হ'ল। তাৰ লগে লগে আমি অমৃত টু আঁচনিৰ জৰিয়তে আমগুৰি চহৰতো প্ৰায় 14 কোটি টকা ব্যয়েৰে আমি এটা পানী যোগান প্ৰকল্পৰ কামো আৰম্ভ কৰিছিলোঁ। তাৰো আজি মই এতিয়া পৰ্যবেক্ষণ কৰিম যে কি ধৰণৰ কামখিনি আগবাঢ়িছে আৰু এই প্ৰকল্পটো হোৱাৰ লগে লগে প্ৰায় 2000 পৰিয়ালে বিশুদ্ধ খোৱা পানী পাবলৈ সক্ষম হৈছে আৰু ইয়ে আমগুৰি চহৰৰ জনজীৱনত যথেষ্ট প্ৰভাৱ পেলাব।
শ্ৰী মল্লবৰুৱাই লগতে আমগুৰিত নিৰ্মাণ পানী যোগান আঁচনিৰো পৰ্যবেক্ষণ কৰে। আজিৰ অনুষ্ঠানত জিলা আয়ুক্ত আয়ুষ গাৰ্গ, আমগুৰি পৌৰসভাৰ পৌৰপতি অনামিকা নেওগ বৈশ্যকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা প্ৰধান অভিযুক্ত শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাসহ 7জন অভিযুক্তক আজি সংশ্লিষ্ট কাৰাগাৰৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। ইয়াৰ পাছতেই আদালতে আটাইকেইজনকেই পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শিল্পীগৰাকীৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক বাক্সা জিলা কাৰাগাৰত ৰখা হৈছে। আন দুজন অভিযুক্ত শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত হাফলং উপ কাৰাগাৰত কাৰাবন্দী হৈ আছে। এই আটাইকেইগৰাকী অভিযুক্তক অহা 3 ডিচেম্বৰত পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব। 2026ৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বি টি আৰৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আজি বশিষ্ঠৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বি টি চিৰ অন্তৰ্গত পাঁচোখন জিলাৰ সভাপতি, জিলা প্ৰভাৰী, বিগত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী আৰু সাংগঠনিক প্ৰভাৰীসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত সমাগত বিধানসভা নিৰ্বাচনৰ বাবে পুনৰ বি টি চিত দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লগতে নিৰন্তৰভাৱে দলীয় কাৰ্যসূচীসমূহ আগবঢ়াই লৈ যোৱা সন্দৰ্ভত আলোচনা কৰা হয়। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, ৰাজ্যিক প্ৰভাৰী হৰেশ দ্বিবেদী, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি দলৰ অন্যান্য কৰ্মকৰ্তাসকল বৈঠকত উপস্থিত থাকে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক, জিন্তী ৰাণী ডেকাৰ পৰা।
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি সদৌ অসম সত্ৰ মহাসভাই ধেমাজিত আয়োজন কৰা কেন্দ্ৰীয় সত্ৰীয় সংস্কৃতি দিৱসৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত কয় যে সত্ৰ নামঘৰসমূহ একো একোখন দেৱস্থল। ৰাজ্যৰ 1200তকৈ অধিক সত্ৰ আৰু 4000ৰো অধিক নামঘৰে ভক্তি পৰম্পৰা অখণ্ড ৰূপত ধৰি ৰাখিছে বুলি শ্ৰীআচাৰ্যই মন্তব্য কৰে। তেওঁ লগতে সত্ৰ মহাসভাই ৰাজ্যত ভক্তি পৰম্পৰা তথা নৃত্য গীতৰ চৰ্চাৰে অনুশাসনৰ মাজেৰে আধ্যাত্মিকতাৰ পৰিৱেশ গঢ় দি আহিছে বুলি উল্লেখ কৰে। সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় স্বীকৃতি লাভৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সত্ৰ মহাসভাই আয়োজন কৰা এই অনুষ্ঠানত মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী, দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীকে ধৰি অন্যান্য সত্ৰৰ সত্ৰাধিকাৰীসকল উপস্থিত থাকে। ৰাজ্যপালগৰাকীয়ে ইয়াৰ পূৰ্বে আজি ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয় পৰিদৰ্শন কৰাৰ উপৰি প্ৰায় 50 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জীয়াদল নৈৰ মথাউৰী আৰু শ্লুইচ গেট পৰিদৰ্শন কৰে। তেওঁ জিলাখনত ৰূপায়ণ হৈ থকা কল্যাণকামী আঁচনিসমূহক লৈ সন্তুষ্টি প্ৰকাশ কৰি সাংবাদিকৰ আগত এইদৰে কয়।
मैं धेमाजी आया और डीसी साहब साथ बैठकर के ऑफिस में तमाम चीजों को अध्ययन किया और रिपोर्ट मैंने देखा। मुझे खुशी है कि सरकार के सक्रिय सहयोग से मेरा सिंचाई विभाग इस पर एक प्रभावी नियंत्रण कर रहा है। जो मैंने देखा था 1921 के आसपास जहाँ 147-48 का नुकसान हुआ करता था, आज वो 97-98 तक ले आए। यानी उत्तरोत्तर लगातार उनके बचाव के लिए, उनके बेहतरी के लिए, उनके सुरक्षा के लिए अनेक उपाय हो रहे हैं। मुझे प्रसन्नता है कि अब धीरे धीरे जो भी समस्याएं उन समाधान की ओर सरकार का बेहतर प्रयास है। मुझे लगता है कि आने वाले दिन में और अच्छा करके जन सुविधा का ध्यान रखते हुए लोगों को हर प्रकार की सुविधाएं मिले, इस दिशा में प्रयास होगा।
অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন কাৰ্যকৰীকৰণ সন্দৰ্ভত পৰহিলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাৰ বাবে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। সেইদিনা সন্ধিয়া 6 বজাত দিছপুৰৰ লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সভাকক্ষত এই আলোচনা অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত ছাত্ৰ সন্থাৰ নেতৃবৃন্দই প্ৰকাশ কৰা অনুসৰি অসম চুক্তিৰ 6 নম্বৰ দফাৰ আধাৰত খিলঞ্জীয়া লোকসকলক সাংবিধানিক ৰক্ষা কবচ প্ৰদানৰ অৰ্থে গঠন কৰা ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনৰ 67টা বিষয় ৰাজ্যিক মন্ত্ৰীসভাই চিনাক্ত কৰিছিল। ইয়াৰে 40টা বিষয় সম্পূৰ্ণৰূপে অসম চৰকাৰৰ আওতাত, 15টা বিষয় সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ আওতাত আৰু 12টা বিষয় কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আওতাত পৰে। ইতিপূৰ্বে ৰাজ্য চৰকাৰৰ আওতাত পৰা 38টা বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পৰহিলৈ বাকী থকা বিষয়ত আলোচনা কৰা হ'ব। সাম্প্ৰতিক সময়ত মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা পৰীক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাত অন্তৰায়ৰ সৃষ্টি হৈছে নেকি? বৰ্তমান সময়ত ৰাজ্যৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰিৱেশ কেনে? এনে কেইবাটাও প্ৰশ্নৰ উত্তৰ বিচাৰি বাতৰি বিভাগে অহা 22 নৱেম্বৰ শনিবাৰে নিশা 8:02 প্ৰচাৰ কৰিব এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান। এই অনুষ্ঠানত অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য আনিছুজ্জামান, অধিবক্তা তথা সমাজকৰ্মী কৈলাশ চন্দ্ৰ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰাই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। ৰাজ্যৰ ভূমিপুত্ৰ খিলঞ্জীয়া চাওতাল জনগোষ্ঠীক ভাৰতীয় সংবিধানৰ 342 নম্বৰ অনুচ্ছেদ অনুসৰি শীঘ্ৰে জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে ভূমিপত্তা প্ৰদান, চাওতাল হিচাপে জনজাতি প্ৰমাণপত্ৰ প্ৰদান, 2022ৰ ত্ৰিপাক্ষিক আদিবাসী শান্তি চুক্তিত সম্পন্ন হোৱা প্ৰতিটো দফা শীঘ্ৰে কাৰ্যকৰীকৰণৰ দাবীত আজি চিৰাং জিলাৰ সুন্দৰীত সদৌ চাওতাল ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত 2026ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে চাওতাল জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে বিজেপি চৰকাৰক আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 21 সংখ্যক কিস্তি মুকলি কৰাৰ লগতে সংগতি ৰাখি তিনিচুকীয়া জিলাত জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত এটা পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয় আৰু গুৱাহাটীৰ কৃষি প্ৰযুক্তি গৱেষণা প্ৰতিষ্ঠানৰ সহযোগত আয়োজিত অনুষ্ঠানত তিনিচুকীয়া কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ডঃ হেমচন্দ্ৰ শইকীয়াই আদৰণীয় ভাষণ দিয়ে। বিধায়ক তথা খাদ্য আৰু যোগান নিগমৰ সভাপতি সঞ্জয় কিষাণে কৃষকসকলক এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি বৈজ্ঞানিক পদ্ধতিৰে কৃষিকাৰ্য কৰি যাবলৈ আহান জনায়। অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ 2 শতাধিক কৃষকে অংশগ্ৰহণ কৰে।
জে ডি ইউৰ মুৰববী নীতিশ কুমাৰে আজি 10ম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। ৰাজ্যপাল আৰিফ মহম্মদ খানে পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত আয়োজিত এটা অনুষ্ঠানত নীতিশ কুমাৰক পদ আৰু গোপনীয়তাৰ ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ লগতে মুঠ 27গৰাকী বিধায়কে মন্ত্ৰীপদৰ শপত বাক্য পাঠ কৰে। সম্ৰাট চৌধুৰী, বিজয় কুমাৰ সিনহা, মংগল পাণ্ডে, নীতিন নবীন, দিলীপ জয়সৱাল আৰু ৰামকৃপাল যাদৱসহ বিজেপিৰ কেইবাগৰাকীও নেতাই নতুন মন্ত্ৰীসভাত স্থান লাভ কৰিছে। জে ডি ইউৰ লেচি সিং, শ্ৰৱণ কুমাৰ, বিজেন্দ্ৰ প্ৰসাদ যাদৱ, জমা খান আৰু অশোক চৌধুৰীক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হৈছে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডা, চিৰাগ পাছোৱান আৰু এন ডি এৰ আন কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। আজি বিশ্ব শিশু দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে বিশ্বজুৰি গো ব্লু শীৰ্ষক প্ৰচাৰ অভিযান চলোৱা হয়। আজি এই বিশেষ দিনটোত বিশ্বৰ বিখ্যাত স্থান অথবা স্মাৰকসমূহ নীলা আলোকসজ্জাৰে সজাই পৰাই শিশুৰ অধিকাৰ সুৰক্ষাৰ দিশটো নিশ্চিত কৰাৰ বাবে প্ৰতীকী ৰূপত সহমৰ্মিতা প্ৰকাশ কৰা হয়। এই অভিযানৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটীৰ উলুবাৰীত থকা আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ উপৰি গুৱাহাটী আৰক্ষী আয়ুক্তালয়, ৰাজ্যৰ সকলো জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু আৰক্ষী থানাসমূহ নীলা আলোকেৰে উজ্বলাই তোলা হয়। উল্লেখযোগ্য যে শিশুৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত আৰক্ষীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। শিশুৰ অধিকাৰ সুৰক্ষাৰ বাবে অসম আৰক্ষীয়ে লোৱা উদ্যোগৰ প্ৰতি সঁহাৰি জনাই ইউনিচেফ আৰু উৎসাহ নামৰ সংগঠনটোৱে আৰক্ষীৰ সৈতে সহযোগিতাৰে বিভিন্ন কাম কাজ কৰি আহিছে। বিশ্ব শিশু দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জ্ঞাপন কৰি ৰাজ্যৰ প্ৰতিজন শিশুৰ শিক্ষা, প্ৰতিপালন আৰু বিকাশৰ বাবে সুৰক্ষিত, স্বাস্থ্যকৰ আৰু সবলীকৃত পৰিৱেশ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙেও শিশুসকলৰ প্ৰতি অভিনন্দন জ্ঞাপন কৰি শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অসম আৰক্ষী সদায় প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে। দৰং জিলা স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান দৰঙৰ উদ্যোগত আজি জিলাখনৰ দৰং কৰ্কট কেন্দ্ৰত মহিলাৰ জৰায়ুমুখৰ কৰ্কট ৰোগৰ প্ৰতিৰোধ বিষয়ক এটা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত এই কাৰ্যসূচী দৰং কৰ্কট কেন্দ্ৰৰ ৰোগী সমন্বয়ক নিৰঞ্জন শইকীয়াই পৰিচালনা কৰে। কেন্দ্ৰটোৰ অধীক্ষক ডাঃ ছৈয়দ ইফতিকাৰ চোভানীয়ে প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰে। উদ্বোধনী কাৰ্যসূচীত দৰং জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ দীপ্তি বৰুৱাই ভাষণ দিয়ে। এই প্ৰশিক্ষণ অনুষ্ঠানত কেইবাগৰাকীও চিকিৎসক উপস্থিত থাকে। চিৰাং জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি মন্ত্ৰী অজন্তা নেওগৰ পৌৰহিত্যত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। চিদলীৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় আৰু জিলা আয়ুক্ত যতীন বৰাসহ জিলাখনৰ মুৰববী বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই সভাত মন্ত্ৰীগৰাকীয়ে প্ৰতিটো বিভাগৰ কাম কাজৰ খতিয়ান লোৱাৰ লগতে কৰ সংগ্ৰহ কৰা বিভাগসমূহক কৰ সংগ্ৰহ সন্দৰ্ভত বিশেষ গুৰুত্ব প্ৰদানৰ পৰামৰ্শ দিয়ে। চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ 377গৰাকী টেট তথা নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাসহ 7জন অভিযুক্ত পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ। সদৌ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় সত্ৰীয়া সংস্কৃতি দিৱসৰ ৰূপালী জয়ন্তী কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ অংশগ্ৰহণ। ন্যায়াধীশ পল্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদন কাৰ্যকৰীকৰণ সন্দৰ্ভত পৰহিলৈ ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা আৰু জে ডি ইউৰ মুৰববী নীতিশ কুমাৰৰ 10ম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ, 27গৰাকী মন্ত্ৰীৰো শপত বাক্য পাঠ। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত।